আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী, মোৰ সৈতে আছে নিৰ্মালী শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহত আছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ হাইড্ৰকাৰ্বন উদ্যোগৰ ক্ষেত্ৰখনক শক্তিশালী কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰক সহযোগৰ আহ্বান, বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা বৃদ্ধি, নাৰেংগী কুৰুৱা দলংসহ গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন আদিকে ধৰি কেইবাটাও প্ৰকল্পৰ বাবে অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন বিচৰা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে সমগ্ৰ অসমত তৃতীয় স্বাস্থ্যসেৱা উৎসৱ অব্যাহত, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী সীমা বিশ্বাসলৈ 2024 বৰ্ষৰ আইডিঅ' সন্ধিকো সোঁৱৰণী শিল্পী বঁটা, আৰু শ্বাৰজাহত অনুষ্ঠিত 19 বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ খেলখন তৃতীয়খন খেলত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীক সাক্ষাৎ কৰি ৰাজ্যৰ হাইড্ৰকাৰ্বন উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰক শক্তিশালী কৰি তোলাৰ বাবে কেন্দ্ৰৰ সহযোগৰ বাবে অনুৰোধ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰীপুৰীক অহা ফেব্ৰুৱাৰী মাহত ৰাজ্যত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক সন্মিলনৰ বাবেও আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰী শৰ্মাৰ লগত এই সাক্ষাৎকালত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্য চৰকাৰৰ কেইবাজনৰ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে আজি মুখ্যমন্ত্ৰী শৰ্মাই সংসদ ভৱনত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে শ্ৰীশৰ্মাই কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালকো তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি চৰকাৰৰ কেইবাটাও নতুন প্ৰকল্পৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰে। 25 ফেব্ৰুৱাৰীৰ আগতে কেইবাটাও প্ৰকল্পৰ অনুমোদনৰ বাবে ৰাজ্য চৰকাৰে চেষ্টা কৰা বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ ভিতৰত বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধিৰ পৰিকল্পনা, নামৰূপৰ সাৰ কাৰখানাৰ পৰিসৰ বৃদ্ধি, অতি সোনকালে নাৰেংগী কুৰুৱা দলংসহ গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ ব্যৱস্থা, কাজিৰঙাৰ এলিভেটেড কৰিডৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ, বৰাপানীৰ পৰা শিলচৰ পথছোৱা 4 ঘণ্টাত অতিক্ৰমৰ ব্যৱস্থা আদি কেইবাটাও প্ৰকল্পৰ কথা তেওঁ উল্লেখ কৰে।
প্ৰজেক্ট কেন্দ্ৰত বিভিন্ন পৰ্যায়ত আছে। মই কেইটামান আপোনালোকক উদাহৰণ দিছো। আমি 25 ফেব্ৰুৱাৰীৰ আগতে আমি কেইবাটাও কাম অনুমোদনৰ কাৰণে চেষ্টা কৰিছো। এটা হ'ল বঙাইগাঁও ৰিফাইনেৰী শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰা এটা প্ৰকল্প। দ্বিতীয় প্ৰকল্পটো হ'ল নামৰূপৰ যিটো আমাৰ ফাৰ্টিলাইজাৰ কোম্পানী আছে তাৰ যিটো এক্সপানশ্যন প্ৰায় 10,000 কোটি টকা লাগিব, সেই প্ৰকল্পৰ অনুমোদন কৰোঁ। তৃতীয়তে আমাৰ গুৱাহাটী ৰিং ৰোড নাৰেংগী কুৰুৱা ব্ৰিজসহ তাৰ যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা কৰিব পৰা অৱস্থালৈকে যায় আমাৰ ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ আগতে, সেই সময়তে যাতে আমাৰ কাজিৰঙাৰ এলিভেটেড কৰিডৰটোৰ ওপৰতো এটা সিদ্ধান্ত হয়।
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নগাঁও জিলাত উপস্থিত হৈ বিভিন্ন উন্নয়নমূলক কাম কাজ পৰিদৰ্শন কৰে। ভৱনৰ প্ৰথম পৰ্যায়ত ৰাজ্যপালগৰাকীয়ে ৰহা ৰাজক চক্ৰৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনি পৰিদৰ্শন কৰে। ইয়াৰ পাছতে তেওঁ ৰহাৰ বগলাজানত উপস্থিত হৈ ৰহা কামপুৰ পথৰ কপিলি নৈ খহনীয়া পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে চলিত বছৰৰ বানত পথটোৰ সেই অঞ্চলত কপিলি নৈ গৰাখহনীয়াৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈছিল। ইয়াৰ পাছতে ৰাজ্যপালগৰাকীয়ে অঞ্চলটোৰ বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ বিভিন্ন সা সুবিধাৰ বুজ লোৱাৰ লগতে তেওঁলোকে চৰকাৰী সাহায্য লাভ কৰিছে নে নাই সেই বিষয়ে বুজ লয়। ৰাজ্যপাল শ্ৰী আচাৰ্যই ইয়াৰ পাছতে বগলাজান পঞ্চায়তৰ ধেমাজি গাঁৱত নিৰ্মাণ কৰা অমৃত সৰোবৰ প্ৰকল্প পৰিদৰ্শন কৰে। তেওঁৰ ভ্ৰমণৰ অংশ হিচাপে বাহাকাটাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। লগতে ৰহাৰ 3 খুঁটিত নিৰ্মীয়মান গৰাখহনীয়া প্ৰতিৰোধৰ কাম কাজ পৰিদৰ্শন কৰে। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে সমগ্ৰ অসমত কালিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে তৃতীয় স্বাস্থ্যসেৱা উৎসৱ অনুষ্ঠিত হৈছে। 2022 বৰ্ষৰ পৰা ৰাজ্যখনৰ স্বাস্থ্যখণ্ডৰ সৰ্বাত্মক মূল্যায়নৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে। এই উৎসৱৰ সময়ছোৱাত ৰাজ্যৰ প্ৰায় 1,600 স্বাস্থ্যকেন্দ্ৰত চিকিৎসা সেৱা আৰু আন্তঃগাঁথনি মূল্যায়ন কৰা হ'ব। আমাৰ আগৰ বাতৰিত কোৱা হৈছে যে কামৰূপ মহানগৰ জিলাৰ 56টা স্বাস্থ্যকেন্দ্ৰ, শিৱসাগৰৰ 45খন চিকিৎসালয়, মাজুলীৰ 16টা স্বাস্থ্যকেন্দ্ৰ, দৰং জিলাত 47টা স্বাস্থ্যকেন্দ্ৰ, তিনিচুকীয়াৰ 17খন চিকিৎসালয় আৰু 5টা আয়ুষ্মান আৰোগ্য মন্দিৰৰ লগতে কমেও 55খন চিকিৎসা প্ৰতিষ্ঠান, গোলাঘাট জিলাৰ 71খন আৰু নগাঁও জিলাৰ 32খন চৰকাৰী চিকিৎসালয়, চৰাইদেউ জিলাৰ 38টা আৰু কাৰ্বি আংলং জিলাৰ 37টা চিকিৎসা প্ৰতিষ্ঠানত তিনিদিনীয়াকৈ স্বাস্থ্যসেৱা উৎসৱ অনুষ্ঠিত হ'ব। একেদৰে লখিমপুৰ জিলাত 52খন চিকিৎসালয়, বঙাইগাঁও জিলাত 29টা স্বাস্থ্যকেন্দ্ৰ, ওদালগুৰি জিলাৰ 50খন চিকিৎসালয়, চিৰাং জিলাৰ 34টা স্বাস্থ্যকেন্দ্ৰ, নলবাৰী জিলাৰ 58খন চিকিৎসালয় আৰু দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতশিঙিমাৰীৰ 17টা স্বাস্থ্যকেন্দ্ৰতো এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। গোৱালপাৰা জিলাত 51টা চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানক সামৰি এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। ইয়াৰ বাবে জিলা প্ৰশাসনে 17টা দুজনীয়া দল গঠন কৰি চিকিৎসা প্ৰতিষ্ঠানসমূহ মূল্যায়নৰ ব্যৱস্থা কৰিছে। চিৰাং জিলাৰ কেইবাটাও স্বাস্থ্যকেন্দ্ৰত কালিৰে পৰা তৃতীয় স্বাস্থ্যসেৱা উৎসৱ অনুষ্ঠিত হৈছে। এই উৎসৱৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙে, ধীৰেণপাৰা এফ আৰ ইউ আৰু অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সোণাপুৰ জিলা চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয় কেইখনৰ সামগ্ৰীৰ পৰিস্থিতি বুজ লয়। একেদৰে আন আন জিলাসমূহতো ৰাজ্য চৰকাৰৰ বিভিন্ন পৰ্যায়ৰ বিষয়াই আজি বহিঃ মূল্যায়ক হিচাপে চিকিৎসালয় তথা চিকিৎসা কেন্দ্ৰবোৰৰ মান নিৰূপণ কৰে। এই ক্ষেত্ৰত চিকিৎসালয়বোৰৰ চিকিৎসা ব্যৱস্থা, সা সুবিধা, ৰোগীৰ প্ৰতি চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ ব্যৱহাৰ আদি সকলো দিশৰ পৰ্যালোচনা কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰ্মালী শৰ্মাৰ পৰা।
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী সীমা বিশ্বাসক 2024 বৰ্ষৰ আইডিঅ' সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰা হ'ব। সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নাম ভূমিকাত অভিনয় কৰা শিল্পী আইডিঅ' সন্দিকৈৰ অহা 17 ডিচেম্বৰত মৃত্যুতিথি উপলক্ষে তেওঁৰ সোঁৱৰণত এই বঁটা প্ৰদান কৰিব। গোলাঘাট জিলাৰ বোকাখাট নাট্য মন্দিৰত আয়োজিত এখন সংবাদমেলত আজি লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়াই এই বঁটা প্ৰদানৰ কথা ঘোষণা কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰিষদৰ যুটীয়া সচিব ৰঞ্জন কুমাৰ দাসক পৰিষদৰ দ্বিতীয় মণ্ডলৰ নতুন পৰীক্ষা নিয়ন্ত্ৰক হিচাপে নিযুক্তি দিছে। পূৰ্বৰ শিক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰ দীৰ্ঘদিন ধৰি অকৰ্তিশীলভাৱে কৰ্তব্যত অনুপস্থিত থকাৰ বাবে তেওঁক এই পদৰ পৰা অব্যাহতি দিয়া হৈছে। শ্ৰীদাসে 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ বাবে নিয়ন্ত্ৰকৰ দায়িত্ব বহন কৰিব বুলি পৰিষদে এখন বিজ্ঞপ্তিত প্ৰকাশ কৰিছে। শোণিতপুৰ জিলাৰ সোণাই ৰূপাই অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে এটা ঢেকীয়াপতীয়া বাঘৰ বিচৰণ ধৰা পৰিছে। অভয়াৰণ্যখনত প্ৰতিস্থাপিত কেমেৰাত এই বিচৰণ ধৰা পৰিছে। এই ঢেকীয়াপতীয়া বাঘটোৰ উপস্থিতিয়ে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অভয়াৰণ্যখনে লোৱা যোগাত্মক ভূমিকাক প্ৰতিফলিত কৰিছে। অসম কৃষি বিশ্ববিদ্যালয় আৰু তিনিচুকীয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত তিনিচুকীয়া জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰত আজিৰে পৰা কৃষিজাত সামগ্ৰীৰ ব্যৱসায়ীসকলৰ এটা 12-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী তথা জ্যেষ্ঠ বিজ্ঞানী মৃন্ময় চেতিয়া আৰু শস্য প্ৰতিৰক্ষা বিভাগৰ বিশেষজ্ঞ ডঃ শাৰদী বৰুৱাই ব্যৱসায়ীসকলক সুসংহত কীট আৰু শস্যৰ ব্যৱস্থাপনা, ৰাসায়নিক কীটনাশক আদিৰ সীমিত আৰু যথোপযুক্ত ব্যৱহাৰ আদিৰ সন্দৰ্ভত সবিশেষ অৱগত কৰে। এই কাৰ্যসূচীত কৃষিৰ লগত জড়িত বিভিন্ন বিভাগৰ বিশেষজ্ঞসকলে প্ৰশিক্ষণ প্ৰদান কৰিব। এই প্ৰশিক্ষণ কাৰ্যসূচীত 40গৰাকী কৃষি সামগ্ৰী ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিছে। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমিতিৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাখনৰ বিভিন্ন বিভাগৰ অধীনত ৰূপায়িত ধ্বজাবাহী আঁচনিসমূহৰ বৰ্তমানৰ স্থিতি আৰু অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। বৈঠকত কৃষি, গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু অন্যান্য উন্নয়নমূলক প্ৰকল্পসমূহৰ সন্দৰ্ভত সবিশেষ আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ কৃষকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ধান ক্ৰয় কেন্দ্ৰ স্থাপন আৰু কৃষকৰ সুবিধাৰ বাবে বিভিন্ন হিতাধিকাৰীৰ পঞ্জীয়ন নিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। আজিৰ সভাত হাতী আৰু মানুহৰ সংঘাতৰ সমস্যাৰ ওপৰত আলোচনা কৰি হাতীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াটো নিশ্চিত কৰিবলৈ বন বিভাগক নিৰ্দেশ দিয়ে। তেওঁ লগতে অনাগত বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণ 2.0 পৰিকল্পনা আৰু হেলমেট পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে। ধুবুৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীগুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে 349 সংখ্যক শ্বহীদী দিৱস পালন কৰা হ'ব। শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰে স্থাপন কৰা ধুবুৰীৰ এই গুৰুদ্বাৰত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত অংশ ল'বলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশ বিদেশৰ পৰা বহু লোক ধুবুৰীলৈ অহা পৰিলক্ষিত হৈছে। বিগত বছৰবোৰৰ দৰে এইবাৰো উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই শ্বহীদী দিৱস উপলক্ষে ডিব্ৰুগড় ধুবুৰী এখন বিশেষ যাত্ৰীবাহী ৰেলৰ ব্যৱস্থা কৰিছে। বাতৰি পৰৱৰ্তী অংশ শুনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
ধন্যবাদ নিৰ্মালী। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.9 মিটাৰ, ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জ, এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এ আই আৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এ আৰ নিউজ আণ্ডাৰস্কৰ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এ আৰ নিউজ আণ্ডাৰস্কৰ গুৱাহাটী ফ'ল' কৰিব পাৰে। অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ লোকসভাত আহ্বান জনাইছে। 2019 বৰ্ষৰে পৰা ৰাজ্যৰ মৰাণ, মটক, টাই, আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে দাবী উত্থাপিত হৈ আহিছে যদিও আজিও এই দাবী বাস্তৱত পৰিণত নহল বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে এই 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে ৰাজ্যত ইতিমধ্যে থকা জনজাতীয় লোকসকলৰ কোনো অসুবিধা নহ'ব। এই ক্ষেত্ৰত তেওঁ কয় যে ৰাজ্যৰ জনজাতীয় জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ বাবে ইতিমধ্যে স্বায়ত্তশাসিত পৰিষদ আছে আৰু পৰিষদসমূহে নিজৰ নিজৰ জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰি আছে।
2019 में एक राज्यसभा बिल आया था जिस बिल में हमारे असम के 6 महत्वपूर्ण समुदायों को जनजाति का दर्जा दिया गया। जब वो बिल राज्यसभा में आया तो असम में लोगों में एक उल्लास का वातावरण कि उनको लगा कि ये जो बहुत सालों की जो उनकी याचना थी वो आज पूरी होने वाली है। लेकिन अफसोस की बात ये है कि वो बिल अब वहीं पे रह गया। उस बिल को सरकार ने क्रियान्वित नहीं किया। चुनाव आ गए और चुनाव के बाद दोबारा वो बिल हमको दोबारा असम के लोगों को दिखाई नहीं। ये वो 6 समुदाय है, टाई आहोम, मोरान, मोटाक, कोच राजवंशी, आदिवासी, ये 6 समुदाय आज ये एक साथ 6 के 6 आज बोल रहे हैं कि हमको एक साथ होकर हमको जनजाति का दर्जा दीजिए। स्वाभाविक रूप से वे समुदाय जो पहले से ही जनजाति का दर्जा मिल चुका है उनके मन में शंका है कि अगर ये जनजाति की जो ये तालिका है इसको और बढ़ाई दी जाए तो क्या उनके अधिकारों पर हनन होगा। तो हम हमेशा ऐसी मांग करते हैं कि जो वर्तमान में जो उनको जनजाति का दर्जा मिला हुआ है उनके अधिकारों पर कोई हनन ना हो, लेकिन सरकार एक तरीका निकाले जिससे कि
মহাৰাষ্ট্ৰত পৰৱৰ্তী নতুন চৰকাৰ গঠন কৰাৰ বাবে মহায়ুতিৰ নেতা বিজেপিৰ দেৱেন্দ্ৰ ফাড়নৱিছে, শিৱসেনাৰ নেতা তথা দায়িত্ব থকা মুখ্যমন্ত্ৰী একনাথ সিন্ধে আৰু এন চি পিৰ নেতা অজিত পাৱাৰে আজি মুম্বাইত থকা ৰাজভৱনৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক পৰৱৰ্তী চৰকাৰৰ দাবী উত্থাপন কৰে। তেওঁলোকে ৰাজ্যপালগৰাকীক মহায়ুতিৰ মুঠ 237 বিধায়কৰ এখন সমৰ্থন পত্ৰ প্ৰদান কৰে। ৰাজ্যপালৰ সাক্ষাতৰ সময়ত বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক, কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ লগতে বিধায়ক প্ৰফুল পেটেল, ৰাও চাহেব দানৱে, চন্দ্ৰশেখৰ ৱাৱনকুলে, প্ৰবীণ দাৰেকাৰ, সুধীৰ মুংগাটিয়াৰ, গিৰিশ মহাজন আৰু ভালেকেইজন লোক উপস্থিত থাকে। সংবাদ মাধ্যমত সম্বোধন কৰি দেৱেন্দ্ৰ ফাড়নৱিছে কয় যে ৰাজ্যপালে শপত গ্ৰহণৰ বাবে তেওঁলোকক অনুমতি প্ৰদান কৰিছে। মুম্বাইত আজাদ মৈদানত কাইলৈ বিয়লি 5:30 বজাত এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। তেওঁ লগতে কয় যে আজি সন্ধিয়াৰ ভাগত শপত গ্ৰহণ কৰিবলগীয়া নেতাসকলৰ নাম চূড়ান্ত কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্ৰডকাষ্ট এছিষ্টেণ্ট নিয়োগৰ বাবে কাইলৈ দিনৰ 10:00 বজাৰ পৰা বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা ৱাক ইন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকল কাইলৈ পুৱা 9:30 বজাৰ ভিতৰত আকাশবাণী গুৱাহাটীৰ বাতৰি কক্ষত উপস্থিত হ'ব লাগিব। 21 বছৰৰ পৰা 45 বছৰ বয়সৰ স্নাতক প্ৰাৰ্থীয়ে এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, ছ'চিয়েল মিডিয়া অৰ্থাৎ সামাজিক মাধ্যমত কাম কৰাৰ অভিজ্ঞতা, আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠান সম্পৰ্কীয় সাধাৰণ জ্ঞান থকাৰ লগতে কণ্ঠ মানিবদ্ধন আৰু সম্পাদনৰ জ্ঞান থাকিব লাগিব। প্ৰাৰ্থী গুৱাহাটী মহানগৰীৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত বাস কৰা হ'ব লাগিব। এই বিষয়ে সবিশেষ জানিবলৈ ইচ্ছুক প্ৰাৰ্থীসকলে আকাশবাণীৰ জাননী ফলক চাব পাৰে। শ্বাৰজাহত অনুষ্ঠিত 19 বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এ তৃতীয়খন খেলত আজি ভাৰতে সংযুক্ত আৰৱ আমেৰিক ৰাষ্ট্ৰক 10 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ হাইড্ৰকাৰ্বন উদ্যোগৰ ক্ষেত্ৰখনত শক্তিশালী কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰক সহযোগৰ আহ্বান। বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা বৃদ্ধি, নাৰেংগী কুৰুৱা দলংসহ গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন আদিকে ধৰি কেইবাটাও প্ৰকল্পৰ বাবে অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন বিচৰা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। আৰু শ্বাৰজাহত অনুষ্ঠিত 19 বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ তৃতীয়খন খেলত সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ। আমাৰ সন্ধিয়া মিছনিক বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি শুনিবলৈ পাব 7:10 বজাত। নমস্কাৰ।